এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি অহাটো ৰাজ্যৰ শিক্ষা ক্ষেত্ৰৰ বাবে ইতিবাচক লক্ষণ বুলি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ প্ৰকাশ, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ আদালতত এছ আই টিৰ অভিযোগনামা দাখিল, অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ পথ দুৰ্ঘটনাত অসমৰ 14 শ্ৰমিকসহ কেইবাজনো নিহত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰলৈ মাজুলীৰ অনাতাঁৰ মৰম পৰিয়ালৰ 2025 বৰ্ষৰ শ্ৰোতা প্ৰেৰণা বঁটা, আৰু চণ্ডীগড়ত কিছু সময়ৰ পাছতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ফুলবাগানৰ পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী প্ৰাদেশিকীকৃত আৰু চাহ বাগিচা আদৰ্শ বিদ্যালয়ত অধ্যয়নৰত 3,10,000ৰো অধিক শিক্ষাৰ্থী উপকৃত হ'ব। ডঃ শৰ্মাই ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ লগতে শিক্ষাৰ্থীসকলৰ ভৱিষ্যমুখী যাত্ৰাত প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। বৰ্তমান সময়ত আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহু পৰিমাণে কমি অহাটো ৰাজ্যৰ শিক্ষা ক্ষেত্ৰৰ বাবে ইতিবাচক লক্ষণ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। দূৰণিবতীয়া বিদ্যালয়লৈ অহা যোৱাৰ ক্ষেত্ৰত সুবিধা প্ৰদানেৰে ছাত্ৰ ছাত্ৰীসকলৰ নিয়মীয়া অধ্যয়ন সহজ কৰি তোলাৰ দিশত এই চাইকেল বিতৰণ আঁচনি যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ লগতে বিদ্যালয়সমূহৰ উন্নীতকৰণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক উন্নত শিক্ষা প্ৰদান কৰাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা লৈছে বুলি উল্লেখ কৰে।
আমি আৰু কাম কৰি আছো, আমাৰ স্কুলবিলাক আমি লাহে লাহে 8 কোটিকৈ টকা দি আমাৰ স্কুলবিলাক আমি নতুনকৈ নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিছো। চাহ বাগিচাত ল'ৰা ছোৱালীয়ে যাতে পঢ়িব পাৰে আমি চাহ বাগিচাত হাই স্কুল নিৰ্মাণ কৰিছো, হায়াৰ ছেকেণ্ডাৰী নিৰ্মাণ কৰিছো। কলেজত যাতে সকলোৱে ছিট পায় আমি নতুন নতুন কলেজ নিৰ্মাণ কৰিছো। আমাৰ ল'ৰা ছোৱালীয়ে যাতে ইউনিভাৰ্চিটিত পঢ়িব পাৰে আমি নতুন নতুন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছো। আমাৰ ল'ৰা ছোৱালীয়ে যাতে মেডিকেল পঢ়িব পাৰে আমি অসমত 25খন মেডিকেল কলেজ বনাই আছো, 15খন হৈ গ'ল।
মুখ্যমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক মোবাইল ফোনৰ সদ্ব্যৱহাৰেৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভূগোল, বুৰঞ্জী, বিজ্ঞান, ক্ৰীড়াকে ধৰি নতুন নতুন তথ্য আৰু জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কয় যে বিদ্যালয়ত শিক্ষকৰ উপস্থিতিৰ দৰে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য হ'ব আৰু বিদ্যালয়ত উপস্থিত নথকা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকলৈ স্বয়ংক্ৰিয়ভাৱে মেছেজ যাব। আজিৰ অনুষ্ঠানত শিক্ষা সচিব নাৰায়ণ কোঁৱৰ, মন্ত্ৰী বিমল বৰা, যোগেন মোহনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট এছ আই টিয়ে কাইলৈ আদালতত অভিযোগনামা দাখিল কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত এই সন্দৰ্ভত কয় যে আদালতত অভিযোগনামা দাখিলৰ পাছত এছ আই টি বা আৰক্ষীৰ কাম শেষ হ'ব আৰু নিৰ্ধাৰিত পদ্ধতি অনুযায়ী বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। তেওঁ আদালতৰ ওপৰত আস্থা ৰাখিবলৈ সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান
জনায়। চাৰ্জশ্বীট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব।
আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চি আই ডিত ৰুজু হোৱা 18/2025 নম্বৰৰ গোচৰটোৰ অভিযোগনামা কাইলৈ আদালতত দাখিল কৰা হ'ব। অভিযোগনামা দাখিলৰ নিৰ্ধাৰিত সময়সীমা 18 ডিচেম্বৰত উকলি যাব যদিও ছদিন পূৰ্বে এছ আই টিয়ে অভিযোগনামা দাখিল কৰিলে বুলি এছ আই টিৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই ইতিমধ্যে প্ৰকাশ কৰিছে। অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত হোৱা এটা পথ দুৰ্ঘটনাত অসমৰ 14জন শ্ৰমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হয়। সংবাদ মাধ্যমসমূহে আজি ইটানগৰত প্ৰকাশ কৰা মতে পাহাৰীয়া অঞ্চলৰ পৰা শ্ৰমিক কঢ়িয়াই অনা এখন ডাম্পাৰ ৰাজ্যখনৰ হায়ুলিয়াং চাগলালাম পথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰাৰম্ভিক তথ্য অনুসৰি বাহনখনত অসমৰ কমেও 21গৰাকী শ্ৰমিক আছিল। ঘটনাৰ পাছতে স্থানীয় প্ৰশাসন আৰু NDRFএ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে। উদ্ধাৰকাৰী দলে অসম আৰক্ষীৰ সৈতে এই অভিযানত সহায়ৰ বাবে যোগাযোগ ৰক্ষা কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণাচল প্ৰদেশত সংঘটিত এই শোকাবহ পথ দুৰ্ঘটনাত অসমৰ শ্ৰমিকৰ প্ৰাণহানিৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে অৰুণাচল প্ৰদেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে প্ৰয়োজনীয় সহযোগিতা আগবঢ়াইছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু দুদিনীয়া মণিপুৰ ভ্ৰমণসূচীৰে আজি ইম্ফলত উপস্থিত হয়। ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, মুখ্য সচিব ডঃ পুনীত কুমাৰ গোৱেলকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়াই আদৰণি জনায়। শ্ৰীমতী মুৰ্মু বিমানবন্দৰৰ পৰা পোনে পোনে ইম্ফলৰ ৰাজভৱনলৈ যায়। ইয়াৰ পাছত তেওঁ ঐতিহাসিক মাপল কাংজেইবুং পল' খেলপথাৰত পল' খেল উপভোগ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ সন্মানাৰ্থে ইম্ফলৰ চিটি কনভেনশ্যন চেণ্টাৰত আয়োজন কৰা নাগৰিক অভ্যৰ্থনা অনুষ্ঠানত অংশ লয়। শ্ৰীমতী মুৰ্মুৱে আজি সন্ধিয়া ৰাজভৱনত ৰাজ্যখনৰ গৃহচ্যুত হোৱা লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ ইম্ফলত থকা নুপিলাল স্মাৰক পৰিদৰ্শন কৰাৰ লগতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ন্যায় বিচাৰি যুঁজ দিয়া মণিপুৰৰ সাহসী মহিলাসকলৰ প্ৰতি সন্মান জনাব। ইয়াৰ পাছত তেওঁ সেনাপতি জিলাত এখন জনসভাত অংশ ল'ব আৰু জিলাখনত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্ৰোতা সংঘ মাজুলীৰ অনাতাঁৰ মৰম পৰিয়ালে আগবঢ়োৱা শ্ৰোতা প্ৰেৰণা বঁটা 2025 আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰলৈ আগবঢ়োৱা হৈছে। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে শ্ৰীবৰঠাকুৰলৈ এই বঁটা আগবঢ়োৱা হৈছে। 2010 চনৰ 25 ডিচেম্বৰত জিলাখনৰ মুদৈ বিলত প্ৰতিষ্ঠা লাভ কৰা এই সংঘই মূলতঃ ৰেডিঅ' প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে। সংঘই ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে ৰেডিঅ'ৰ সৈতে জড়িত একোগৰাকী ব্যক্তিক শ্ৰোতা প্ৰেৰণা বঁটা আৰু একগৰাকী শ্ৰোতাক বছৰটোৰ শ্ৰেষ্ঠ অনাতাঁৰ শ্ৰোতাবন্ধু বঁটা প্ৰদান কৰে। এই বছৰৰ বাবে অনাতাঁৰ শ্ৰোতাবন্ধু বঁটা দুগৰাকী শ্ৰোতা ধেমাজিৰ চিচি কেৰেকনি মাজগাঁৱৰ মহেশ্বৰ চুতীয়া আৰু তিনিচুকীয়া কাকোপথাৰ 1 নম্বৰ তেজিগাঁৱৰ দীপক মৰাণলৈ আগবঢ়োৱা হৈছে। আজি সংস্থাটোৱে এখন সভাযোগে সদস্যসকলক এই বিষয়ে অৱগত কৰে। অহা 25 ডিচেম্বৰত মাজুলীৰ শ্ৰী শ্ৰী এলেংগি টকৌবাৰী সত্ৰত হ'বলগীয়া অনাতাঁৰ মৰম পৰিয়ালৰ ষোড়শৰ প্ৰতিষ্ঠা দিৱসত এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত এটাকৈ ৰেডিঅ' ছেট, স্মাৰক, জাপি, সম্বৰ্ধনা পত্ৰ, অংগবস্ত্ৰ, কিতাপৰ টোপোলা আৰু একোটাকৈ গছপুলি প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টান বস্তিত থকা স্বাগতা স্কুৱেৰ নামৰ ব্যৱসায়িক ভৱনটোত পৰহি নিশা সংঘটিত অগ্নিকাণ্ড 50 ঘণ্টাৰো অধিক সময় ধৰি চলোৱা চেষ্টাৰ অন্তত নিৰ্বাপিত হৈছে। বৰ্তমান অট্টালিকাটোৰ কোনো এটা মহলাতে জুই জ্বলা ঘটনা হোৱা নাই যদিও অগ্নি নিৰ্বাপক বাহিনীৰ লোক সষ্টম হৈ আছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সত্তাৱানে আজি ঘটনাস্থলী পৰিদৰ্শন কৰি সকলো দিশ পৰ্যবেক্ষণ কৰে। উল্লেখযোগ্য যে ভৱনটোত থকা ভাৰতীয় ষ্টেট বেংকৰ শাখাসমূহত জমা থোৱা বিভিন্ন নথি পত্ৰ আৰু আ অলংকাৰ থকা লকাৰসমূহ অক্ষত অৱস্থাত থকা বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। বেংকৰ বিষয়ে বাহ্যিকভাৱে পৰীক্ষা কৰাৰ অন্তত এই বিষয়ে সদৰি কৰে। কামৰূপ মহানগৰ জিলাত আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ ৰাজ্যিক পৰ্যায়ত শুভাৰম্ভ কৰা হয়। এবছৰৰ পৰা 19 বছৰ বয়সৰ শিশুসকলক পেলুমুক্ত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী প্ৰতি বছৰে দুবাৰকৈ পালন কৰা হয়। সমগ্ৰ শিক্ষা অভিযানৰ মিছন সঞ্চালক ডাঃ ওম প্ৰকাশে মহানগৰীৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ অংগনবাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৌচাগাৰৰ ব্যৱহাৰ, পৰিষ্কাৰকৈ হাত ধোৱাৰ অভ্যাস গঢ়ি তোলা আৰু বিশুদ্ধ খোৱাপানী সেৱনৰ সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰা হ'ব। ৰাজ্যৰ আন আন জিলাতো আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰা হয়। নগাঁও জিলাত আজিৰে পৰা 18 ডিচেম্বৰলৈ চলিবলগীয়া পেলু নিৰ্মূলকৰণ অভিযানৰ অধীনত 1-19 বছৰৰ ল'ৰা ছোৱালীক পেলুনাশক দৰৱ সেৱন কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। জিলা স্বাস্থ্য সমিতিয়ে ঘৰলৈ গৈ পেলুনাশক বড়ি প্ৰদান কৰা স্বাস্থ্যকৰ্মীসকলক সহযোগিতা আগবঢ়াবলৈ আহান জনাইছে। আজি নগাঁও গ্ৰাম্য পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা পৰ্যায়ৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। শ্ৰীভূমি জিলাতো আজি এই কাৰ্যসূচী লোৱা হয়। সপ্তাহজোৰা এই কাৰ্যসূচীৰ অধীনত শিশুসকলক পেলুমুক্ত কৰি তেওঁলোকৰ কৃমি আৰু পুষ্টিহীনতাৰ সমস্যা হ্ৰাস কৰাৰ প্ৰয়াস কৰা হৈছে। শোণিতপুৰতো আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰা হয়। একেদৰে দৰং জিলাতো সপ্তাহজোৰা ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ অভিযানৰ আজি শুভাৰম্ভ কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাত ডংকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি পেলু নিৰ্মূলকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা 8:02 শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব শিশু বিকাশ প্ৰকল্পৰ চিপাঝাৰৰ প্ৰকল্প বিষয়া প্ৰণীতা তালুকদাৰ আৰু ৰামপুৰ শিশু বিকাশ প্ৰকল্পৰ প্ৰকল্প বিষয়া গীতা দেৱীয়ে। অনুষ্ঠানটি আঁত ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু প্ৰযোজনা সহযোগী হৈছে আমিনুল ইছলাম। অসম বিধানসভাৰ উন্নয়ন বিভাগৰ স্থায়ী সমিতিৰ এটা প্ৰতিনিধি দলে শোণিতপুৰ জিলাত চলোৱা দুদিনীয়া ক্ষেত্ৰভিত্তিক অধ্যয়নৰ আজি সামৰণি পৰে। আজি তেজপুৰস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত সমিতিৰ সদস্যসকলে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত সমিতিৰ অধ্যক্ষ গোবিন্দ চন্দ্ৰ বসুমতাৰী, বিধায়ক সুজামুদ্দিন লস্কৰ, অজয় ৰায়, নিজানুৰ ৰহমান আৰু দিগন্ত বৰ্মন উপস্থিত থাকে। শোণিতপুৰ জিলাৰ আয়ুক্ত সমন্বিতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বন, জনস্বাস্থ্য, কাৰিকৰীকে ধৰি বিভিন্ন বিভাগে কৰি থকা উন্নয়নমূলক কাম কাজ সম্পৰ্কে আলোচনা কৰা হয়। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হৈছে। বৰপেটা জিলাৰ সোণকুছি কলনীস্থিত গুদামঘৰত পুৱা 9:00 প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হয়। জিলাখনত এই পৰ্যায়ত 1,401 বেলট ইউনিট, 1,513 কণ্ট্ৰল ইউনিট আৰু 1,513 VVPAT পৰীক্ষা কৰা হ'ব। কামৰূপ জিলা আয়ুক্ত কাৰ্যালয় চৌহদত থকা EVM গুদামঘৰত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ EVM আৰু VVPATৰ পৰীক্ষণ প্ৰক্ৰিয়াত ভাৰতীয় ইলেক্ট্ৰনিক্স নিগম লিমিটেডৰ 10 অভিযন্তাৰ লগতে স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে। এই সন্দৰ্ভত জিলাখনৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুযায়ী আৰু মুখ্য নিৰ্বাচনী বিষয়া অসমৰ আমাৰ নিৰ্দেশ অনুযায়ী প্ৰথম পৰ্যায়ৰ EVMবোৰৰ পৰীক্ষণ কাৰ্য আজিৰ পৰা কামৰূপ জিলাত আৰম্ভ হৈছে আৰু আমাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ লগতে থকা যিটো ৱেৰহাউচ, সেই ৱেৰহাউচত থকা EVMসমূহ আজি ৰাতিপুৱা 7:00 পৰা আমাৰ পৰীক্ষণ আৰম্ভ হৈছে আৰু এই পৰীক্ষণ কৰিবলৈ উপস্থিত হৈছে ইলেক্ট্ৰনিক কৰ্পৰেশ্যন ইণ্ডিয়া লিমিটেডৰ পৰা প্ৰায় 10 অভিযন্তা আৰু তেওঁলোকৰ লগত আমাৰ এই কাৰ্যালয়ৰ আৰু সংহত কাৰ্যালয়ৰ সহায়কাৰী লোকসকলো আমি তাত নিয়োজিত কৰিছো আৰু তেওঁলোকে ৰাতিপুৱাৰ পৰা কাম আৰম্ভ কৰিছে।
মৰিগাঁও পক্সো আদালতে আজি নাবালিকা নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত হোৱা এজন লোকক 25 সশ্ৰম কাৰাদণ্ড বিহে। এনাৰুল ইছলাম নামৰ লোকজনৰ বিৰুদ্ধে এবছৰ পূৰ্বে এগৰাকী নাবালিকাক নিৰ্যাতনৰ অভিযোগত মৈৰাবাৰী থানাত গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি আদালতত তদন্তৰ প্ৰতিবেদন আৰু অভিযোগনামা দাখিল কৰে। অভিযোগনামাৰ ভিত্তিত আজি মৰিগাঁৱৰ অতিৰিক্ত ছেছন ন্যায়াধীশ তথা পক্সো আদালতৰ বিশেষ ন্যায়াধীশ ৰিণী ভৰালীৰ বিচাৰপীঠে এনাৰুল ইছলামক পক্সো আইনৰ 6 ধাৰাৰ অধীনত 20 আৰু ভাৰতীয় ন্যায় সংহিতাৰ 332 ধাৰাৰ অধীনত অতিৰিক্ত 5 সশ্ৰম কাৰাদণ্ড বিহে। একেখন পক্সো আদালতে মুকছিদুৰ ৰহমান নামৰ আন এজন লোকক কালি 20 সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 15,000 জৰিমনা বিহে। গুৱাহাটী মহানগৰীৰ খাৰঘুলীৰ জয়পুৰৰ ব্ৰহ্মপুত্ৰত কালি বিয়লি সন্ধানহীন হোৱা 5 লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। SDRF আৰু NDRFে আজি পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাট, উমানন্দ, ফাঁচীবজাৰ আৰু শুৱালকুছি পৰ্যন্ত লোককেইজনৰ সন্ধানত অভিযান চলাই যদিও কোনো সুংসূত্ৰ লাভ কৰিবলৈ সমৰ্থ নহল। উল্লেখযোগ্য যে উদ্ধাৰকাৰী দলে লোককেইজনৰ সন্ধানত কালি বিয়লিৰে পৰা নাৱেৰে অভিযান অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যামিক প্ৰতিষ্ঠানলৈ যোৱা 9 লোক ব্ৰহ্মপুত্ৰলৈ নামি যোৱাৰ পাছত ইয়াৰে 4 কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও 5 লোক ব্ৰহ্মপুত্ৰত উটি যোৱা বুলি সন্দেহ কৰা হৈছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5 T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি নিউ চণ্ডীগড়ৰ মুল্লানপুৰত থকা মহাৰাজা যাদৱেন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত কিছু সময় পাছতে আৰম্ভ হ'ব। ভাৰতে টছত জিকি দক্ষিণ আফ্ৰিকাক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনাইছে। ভাৰতে সম্প্ৰতি শৃংখলাত 1-0 অগ্ৰগতি লাভ কৰিছে। আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি অহাটো ৰাজ্যৰ শিক্ষাক্ষেত্ৰৰ বাবে ইতিবাচক লক্ষণ বুলি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ আদালতত SIT অভিযোগনামা দাখিল। অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ পথ দুৰ্ঘটনাত অসমৰ 14 শ্ৰমিকসহ কেইবাজনো নিহত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰলৈ মাজুলীৰ অনাতাঁৰ মৰম পৰিয়ালৰ 2025 শ্ৰোতা প্ৰেৰণা বঁটা আৰু চণ্ডীগড়ত কিছু সময়ৰ পাছতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল টছত জিকি ভাৰতৰ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।